এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। নাৰী সবলীকৰণৰ দিশত অসমক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত আয়োজিত এখন সভাত আত্মসহায়ক গোটৰ 17,680 গৰাকী সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয় যে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ভেণ্ডিং জোন বা ব্যৱসায়িক ক্ষেত্ৰত আত্মসহায়ক গোটৰ সদস্যসকলক অগ্ৰাধিকাৰ দিয়াৰ বাবে পৌৰ নিগমক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। জনজাতীয় গৌৰৱবৰ্ষ পক্ষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ পাটৰকুচিত নৱনিৰ্মিত সোণোৱাল ভৱন উদ্বোধন কৰে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 70,00,000 টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। চাৰিমহলীয়া এই ভৱনটো সোণোৱাল কছাৰী সমাজৰ ভাষা, সাহিত্য, সংস্কৃতিকে ধৰি সামগ্ৰিক কল্যাণ সাধনৰ বাবে ব্যৱহৃত হ'ব। এই ভৱনে জনগোষ্ঠীটোৰ লোকসকল তথা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ বেগু, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি পৰিষদৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যখনৰ 5টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। আজি গুৱাহাটীত কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPI, CPM আৰু RCPI দলৰ নেতৃবৰ্গ মিলিত হৈ এই সন্দৰ্ভত একমতত উপনীত হয়। এই সন্দৰ্ভত বিতং বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে। চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন স্থানত আজিও একতাৰ পদযাত্ৰা উলিওৱা হয়। কামৰূপ জিলাৰ মিৰ্জাত আয়োজিত একতাৰ পদযাত্ৰাত আজি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। মিৰ্জাৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈ উলিওৱা এই পদযাত্ৰাৰ জৰিয়তে যুৱক যুৱতীসকলৰ মাজত ঐক্য, সংহতি আৰু দেশপ্ৰেমৰ ভাৱনা গভীৰ কৰি তোলাৰ প্ৰয়াস কৰা হয়। তদুপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, তৰ্ক আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। এই একতাৰ পদযাত্ৰাত অংশ লৈ গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে এইদৰে কয়।
আজি আপোনালোকে দেখিলে যে সকলো ছাত্ৰ ছাত্ৰী ৰাইজৰ উপস্থিতিত আমি সকলোৱে আজি এই কামৰূপ জিলাত একতাৰ পদযাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন কম্পিটিশ্যনসমূহো ছাত্ৰ ছাত্ৰীৰ মাজত ৰখা হৈছে আৰু সকলোৰে মাজত এটাই বাণী বিলাব বিচাৰিছোঁ যে যিহেতু চৰ্দাৰজী সদায় একতাৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁৰ জন্মদিনটো একতা দিৱস হিচাপে পালন কৰা হয়, গতিকে একতাই পৰম শক্তি আৰু ভাৰতবৰ্ষত সদায় যাতে একতা ভাতৃত্ববোধৰ মাজেৰে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ভাৰত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সংকল্প উদ্দেশ্য তাত যাতে আমি সকলোৱে পৰিণত হ'ব পাৰোঁ।
দক্ষিণ হামাৰা মানকাছৰ জিলাতো আজি জিলা প্ৰশাসনৰ সহযোগত একতাৰ পদযাত্ৰা উলিওৱা হয়। মানকাছৰ অশোকাষ্টমী মেলা ময়দানৰ পৰা JM উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উলিওৱা এই পদযাত্ৰাত জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰেল ষ্টেচন, বিমানবন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটী ৰেলৱে ষ্টেচনত CRPFএ তালাচী অভিযান চলোৱাৰ লগতে যাত্ৰীসকলৰ মাজত মাইকযোগে সজাগ, সচেতন আৰু সতৰ্ক হোৱাৰ আহ্বান জনায়। ৰেল ষ্টেচনসমূহত ড্ৰোনৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত তৎকালে প্ৰযোজ্য হোৱাকৈ প্ৰশাসনে সমাৱেশ, মাৰাথন আদি কাৰ্যসূচী নিষিদ্ধ কৰিছে। মহানগৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সংহিতাৰ 163 ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দৰং আৰক্ষীয়ে আজি এজন লোকক গ্ৰেপ্তাৰ কৰে। আজিৰে পৰা 2025-26 পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ হৈছে। যোৱা 23 অক্টোবৰত কৰ্তৃপক্ষই পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰিছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰা 2025-26 পৰ্যটন বৰ্ষ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধ্বস্ত বাটপথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ ছাফাৰী মুকলি কৰি দিছে। উল্লেখযোগ্য যে অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি বিগত 2024-25 পৰ্যটন বৰ্ষত 34,390 গৰাকী দেশী বিদেশী পৰ্যটকৰ পবিতৰালৈ আগমন ঘটিছিল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।